পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম বিজেপিত বিধায়িনী গোটৰ নেতা বাছনি কৰাৰ পাছত কাইলৈ বৈঠক অনুষ্ঠিত হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীত প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰিঅই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅই লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত কলকাতাত কালি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নড্ডা আৰু নায়াব সিং সাইনি আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ 11 বছৰ সম্পূৰ্ণ হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সকলোকে, বিশেষকৈ সমাজৰ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ লোকসকলক বহনক্ষম বিত্তীয় সুৰক্ষা প্ৰদানেই আঁচনিকেইখনৰ মূল উদ্দেশ্য। আঁচনিকেইখন সন্দৰ্ভত মত প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ অন্তৰ্ভুক্তিৰে কম দৰত বীমা আৰু পেঞ্চন সুবিধা প্ৰদানৰ উদ্দেশ্যে জনসুৰক্ষা আঁচনি আৰম্ভ কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি যোজনাৰ অধীনত 27 কোটিৰো অধিক, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 58 কোটি আৰু অটল পেঞ্চন যোজনাৰ অধীনত 9 কোটি লোকে নাম পঞ্জীয়ন কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ অধীনত 10,70,000ৰো অধিক পৰিয়ালৰ 21,500 কোটিৰো অধিক টকাৰ দাবী নিষ্পত্তি কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 1,84,000ৰো অধিক পৰিয়ালৰ প্ৰায় 3,600 কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে জানিবলৈ দিয়ে। এই যোজনাকেইখনৰ সাফল্যৰ বাবে বেংক আৰু বীমা কোম্পানীসমূহৰ দুখীয়া জনসাধাৰণক বীমা আৰু পেঞ্চন সুবিধা প্ৰদানেই আঁচনিকেইখনৰ মূল উদ্দেশ্য। তেওঁ কয় যে আঁচনিকেইখনৰ অধীনত নাম পঞ্জীয়ন আৰু দাবী নিষ্পত্তি প্ৰক্ৰিয়া সৰল কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অনলাইন জনসুৰক্ষা পৰ্টেল মুকলি কৰাৰ ফলত জনসাধাৰণে বেংক অথবা ডাকঘৰলৈ নোযোৱাকৈ সহজে নাম পঞ্জীয়ন কৰিব পৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কষ্টাৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁ কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰক অভিনন্দন জ্ঞাপন কৰে আৰু দেশখনৰ জনসাধাৰণৰ সেৱাত তেওঁলোকৰ সফলতা কামনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5-দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। কালিৰে পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 1026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উচৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ মহান বীৰ মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে মহাৰাণা প্ৰতাপক অদমনীয় শৌৰ্য আৰু অতুলনীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে তেওঁ মাতৃভূমিৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰি থৈ গৈছে। মহান বীৰগৰাকীৰ সাহস, শৌৰ্য আৰু ত্যাগ দেশৰ ইতিহাসত চিৰদিনলৈ সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি জন্মভূমিৰ সন্মান আৰু স্বাধীনতাৰ বাবে তেওঁ কৰা সংগ্ৰামে দেশৰ ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে মাতৃভূমি, ধৰ্ম আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে জীৱন উচৰ্গা কৰা মহাৰাণা প্ৰতাপক স্বাধীনতা, আত্মগৌৰৱ আৰু ত্যাগৰ সৰ্বোচ্চ উৎস হিচাপে অভিহিত কৰে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পশ্চিমবংগৰ শান্তি নিকেতন, বিশ্বভাৰতী বিশ্ববিদ্যালয়সহ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাংলাদেশতো উৎসাহ উদ্দীপনাৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে কবিগুৰুৰ অৱদান সাহিত্য জগতৰ পৰিধিতকৈ অধিক ব্যাপক আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী অগ্ৰণী চিন্তাবিদ, শিল্পী আৰু শিক্ষাবিদ ৰূপে অভিহিত কৰে। তেওঁ লগতে কবিগুৰুৰ কৰ্মৰাজিৰ মাজেৰে দেশৰ চহকী সভ্যতা আৰু মানৱতাৰ দৰে সাৰ্বজনীন প্ৰমূল্যৰাজিৰ প্ৰতিফলন ঘটে বুলি মত প্ৰকাশ কৰে। সমাজ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত তেওঁৰ প্ৰভাৱ চিৰবিদ্যমান হৈ থাকিব বুলি শ্ৰীৰাধাকৃষ্ণনে প্ৰকাশ কৰে। তেওঁ লগতে গুৰুদেৱৰ স্বচ্ছত শিকনিয়ে জনসাধাৰণক সদায় পথ প্ৰদৰ্শন কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী লেখক, চিন্তাবিদ আৰু অসাধাৰণ প্ৰতিভাৰ কবি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ মাজেৰে মানৱতাৰ গভীৰ আত্মবিশ্বাসেৰে সমাজক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিন্তাৰাজিয়ে জনসাধাৰণক পথ দেখুৱাই যাব বুলি আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহেও জয়ন্তী উপলক্ষে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। সাংসদ আৰু লোকসভাৰ সচিব প্ৰধান উৎপল কুমাৰ সিঙে আজি জন্মবাৰ্ষিকী উপলক্ষে নতুন দিল্লীত থকা সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত থকা কবিগুৰুৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰে। দেশৰ প্ৰথমগৰাকী নোবেল বঁটা প্ৰাপকৰ সাংস্কৃতিক আৰু সাহিত্যিক ঐতিহ্যৰ প্ৰতি অপৰিসীম অৱদানৰ বিষয়ে আলোকপাত কৰি লোকসভা সচিবালয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিয়ে জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰা বুলি প্ৰকাশ কৰে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ছোৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম বিজেপিৰ বিধায়িনী গোটৰ নেতা বাছনি কৰাৰ বাবে কাইলৈ বৈঠক অনুষ্ঠিত হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5 দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।